يا أيها الذين آمنوا لا تتخذوا الذين اتخذوا دينكم هزوا ولعبا من الذين أوتوا الكتاب من قبلكم والكفار أولياء واتقوا الله إن كنتم مؤمنين.
হে মুমিন সকল, তোমালোকৰ পূৰ্বে যিসকলক কিতাপ দিয়া হৈছিল সিহঁতৰ মাজৰ যিসকলে তোমালোকৰ দিনক উপহাস আৰু খেল ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে কেতিয়াও বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা যদি তোমালোকে প্ৰকৃত মুমিন হোৱা।